والله خلق كل دابة من ماء فمنهم من يمشي على بطنه ومنهم من يمشي على رجلين ومنهم من يمشي على أربع يخلق الله ما يشاء إن الله على كل شيء قدير
আৰু আল্লাহে প্ৰত্যেক জীৱকে সৃষ্টি কৰিছে পানীৰ পৰা তাৰে কিছুমান পেটত ভৰ দি চুচৰি যায় আন কিছুমানে দুই ভৰিৰে খোজকাঢ়ে আৰু কিছুমানে খোজকাঢ়ে চাৰি ঠেঙৰ সহায়ত আল্লাহে যি ইচ্ছা কৰে সেইটোৱে সৃষ্টি কৰে নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাবান